কাছ থেকে দেশের 542 লোকসভা আসনের ভিতর 244 বিজেপি অগ্রগতি লাভ করার বিপরীতে কংগ্রেসে 97 অগ্রগতি লাভ করেছে। অসমের 14টা সমষ্টির ভিতর 9টা সমষ্টির বিজেপির প্রার্থী আগবাহী থাকার বিপরীতে 3টা সমষ্টির কংগ্রেসের প্রার্থী আগবাহী আছে। ওড়িশা বিধানসভার 147 আসনের 73 বিজেপির প্রার্থী অগ্রগতি লাভ করেছে। আর ভারতের মহিলা ফুটবল দলটি আজ উজবেকিস্তানের বিরুদ্ধে দ্বিতীয় বন্ধুত্বপূর্ণ খেলত অবতীর্ণ হব। দেশতে আজি পুৱা 8 বজাৰ পৰা লোকসভা নিৰ্বাচনৰ ভোটগণনা অব্যাহত আছে। সমগ্ৰ তথ্য অনুসৰি দেশৰ 542 লোকসভা আসনৰ ভিতৰত 244 আসনত বিজেপি অগ্ৰগতি লাভ কৰি থকাৰ বিপৰীতে কংগ্ৰেছে 97 আসনত অগ্ৰগতি লাভ কৰিছে। গুজৰাটৰ চুৰাট আসনত ইতিমধ্যে বিজেপিয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। উল্লেখযোগ্য যে চৰকাৰ গঠনৰ বাবে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ যিকোনো এটা দলকে 272 আসনৰ প্ৰয়োজন হ'ব। অসমৰ 14টা লোকসভা সমষ্টিত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আজি পুৱাৰে পৰা লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ প্ৰক্ৰিয়া পূৰ্ণগতিত অব্যাহত আছে। ভোটগণনাৰ বাবে ৰাজ্য স্থাপন কৰা 52টা কেন্দ্ৰত 64গৰাকী সাধাৰণ পৰ্যবেক্ষকে ভোটগণনাৰ প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰি আছে। শেহতীয়া তথ্য অনুসৰি দৰং ওদালগুৰি সমষ্টিত বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াই নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ প্ৰাৰ্থী মাধৱ ৰাজবংশীতকৈ প্ৰায় 1.5 লাখতকৈ অধিক ভোটত আগবাঢ়ি আছে। যোৰহাটত কংগ্ৰেছ দলৰ গৌৰৱ গগৈ 74,000তকৈ অধিক ভোটত আগবাঢ়ি আছে। আনহাতে নগাঁৱত বিজেপিৰ প্ৰাৰ্থী সুৰেশ পৰাতকৈ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ 88,000তকৈ অধিক ভোটত আগবাঢ়ি আছে। কাজিৰঙা সমষ্টিত বিজেপিৰ কামাখ্যা প্ৰসাদ তাছা কংগ্ৰেছৰ ৰজলীনা তিৰ্কিতকৈ 91,000তকৈও অধিক ভোটত আগবাঢ়ি আছে। বৰপেটা সমষ্টিত এন ডিৰ ফণীভূষণ চৌধুৰীয়ে কংগ্ৰেছ প্ৰাৰ্থী দীপ বাৰণতকৈ 87,000তকৈও অধিক ভোটত আগবাঢ়ি আছে। ইফালে ধুবুৰী সমষ্টিত কংগ্ৰেছ দলৰ অতিবুল হুছেইন এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলতকৈ 3,19,000ৰো অধিক ভোটত আগবাঢ়ি আছে। ডিব্ৰুগড় সমষ্টিত বিজেপিৰ সৰ্বানন্দ সোণোৱাল বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী অসম জাতীয় পৰিষদৰ নয়নজ্যোতি গগৈতকৈ প্ৰায় 1.5 লাখ ভোটত আগবাঢ়ি আছে। ডিফু সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী জে আই কাথাৰতকৈ বিজেপিৰ অমৰ সিং টিছে শেহতীয়া গণনা অনুসৰি 30,000তকৈ অধিক ভোটত আগবাঢ়ি আছে। কোকৰাঝাৰ সমষ্টিত বি পি এফৰ খানফা বৰগৰাইতকৈ ইউ পি পি আৰু জয়ন্ত বসুমতাৰী 23,000ৰো অধিক ভোটত আগবাঢ়ি আছে। লক্ষীমপুৰত বিজেপিৰ প্ৰদান বৰুৱা নিকটতম প্ৰতিদ্বন্দ্বী উদয় শংকৰ হাজৰিকাতকৈ 1,09,000ৰ অধিক ভোটত আগবাঢ়ি আছে। একেদৰে শোণিতপুৰতো বিজেপিৰ ৰঞ্জিত দত্ত নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ প্ৰেমলাল গঞ্জিতকৈ 1,67,000তকৈও অধিক ভোটত আগবাঢ়ি আছে। গুৱাহাটী লোকসভা সমষ্টিতো এন ডি এৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামীতকৈ 1,05,000ৰো অধিক ভোটত অগ্ৰগতি লাভ কৰি আছে। শিলচৰত এন ডি এৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই নিকটতম প্ৰতিদ্বন্দ্বী সূৰ্যকম চৰকাৰতকৈ 1,31,000ৰো অধিক ভোটত আগবাঢ়ি আছে। ইফালে কৰিমগঞ্জ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰচিদ আহমেদ চৌধুৰী বিজেপিৰ কৃপানাথ মল্লাতকৈ 2,000ৰো অধিক ভোটত আগবাঢ়ি আছে। মহাপুৰতে ইয়াৰ আৰু আউতাৰ লোকসভা সমষ্টি দুটাৰ ভোটগণনাৰ বাবে 24টা কেন্দ্ৰত ভোটগণনা চলি আছে। ইয়াৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী আজমাছা বিমল আকৈজাম নিকটতম প্ৰতিদ্বন্দ্বী থাৰ্মাজাম বসন্ত কুমাৰ সিঙতকৈ 79,400ৰো অধিক ভোটত আগবাঢ়ি আছে। আউতাৰ মণিপুৰ সমষ্টিত নাগা পিপলছফ্ৰণ্টৰ কচুৰ টিংথি জিমিকতকৈ কংগ্ৰেছৰ আলফ্ৰেড আৰ্থাৰ 46,000ৰো অধিক ভোটত আগবাঢ়ি আছে। নাগালেণ্ডৰ একমাত্ৰ আসনখনত কংগ্ৰেছৰ প্ৰাৰ্থী এছ সুপ্ৰমণিয়ম জমিয়ে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী এন ডি পি পিৰ ডঃ সুন্দেন মুৰতকৈ 48,000তকৈও অধিক ভোটত আগবাঢ়ি আছে। অৰুণাচল প্ৰদেশৰ দুয়োখন আসনতে বিজেপিৰ প্ৰাৰ্থী আগবাঢ়ি আছে। অৰুণাচল পশ্চিম সমষ্টিত বিজেপিৰ প্ৰাৰ্থী কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ নৱাম টুকিতকৈ প্ৰায় 90,000 ভোটৰ ব্যৱধানত আগবাঢ়ি আছে। ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি বাৰাণসী সমষ্টিত বিজেপিৰ জ্যেষ্ঠ নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছ প্ৰাৰ্থী অজয় ৰায়তকৈ 93,000ৰো অধিক ভোটত আগবাঢ়ি আছে। আনহাতে বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহ গুজৰাটৰ গান্ধীনগৰ সমষ্টিত নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ স্বৰ্ণল পেটেলতকৈ 5,00,000ৰো অধিক ভোটত আগবাঢ়ি আছে। পোৰবন্দৰ সমষ্টিত বিজেপিৰ আন এজন নেতা ডঃ মনসুখ মাণ্ডাভিয়া কংগ্ৰেছৰ ললিত ৱাছিয়াতকৈ 3,50,000ৰো অধিক ভোটত আগবাঢ়ি আছে। উত্তৰ প্ৰদেশৰ ৰায়বৰেলী সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ৰাহুল গান্ধীৰ নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ দিনেশ প্ৰতাপ সিঙতকৈ প্ৰায় 2,00,000 ভোটত আগবাঢ়ি আছে। আনহাতে কেৰালাৰ ৱায়নাড সমষ্টিত ৰাহুল গান্ধী চি পি আইৰ এ আই ৰাৱাটকৈ 2,50,000তকৈও অধিক ভোটত আগবাঢ়ি আছে। ৰাজস্থানৰ আৰৱা সমষ্টিত বিজেপিৰ ভূপেন্দ্ৰ যাদৱ কংগ্ৰেছৰ ললিত যাদৱতকৈ 55,000ৰো অধিক ভোটত আগবাঢ়ি আছে। মহাৰাষ্ট্ৰৰ বাৰামতী সমষ্টিত এন চি পি শাৰদ পাৱাৰ গোটৰ প্ৰাৰ্থী সুপ্ৰিয়া চুলে এন চি পিৰ প্ৰাৰ্থী সুমিত্ৰা অজিত দাদা পাৱাৰতকৈ 16,000তকৈও অধিক ভোটত আগবাঢ়ি আছে। বিহাৰৰ বেগুচৰাই সমষ্টিত চি পি আইৰ অৱধেশ কুমাৰ ৰয়তকৈ বিজেপিৰ গিৰিৰাজ সিং 24,000ৰো অধিক ভোটত আগবাঢ়ি আছে। মধ্যপ্ৰদেশৰ গুণা সমষ্টিত বিজেপিৰ জ্যোতিৰাদিত্য এম সিন্ধিয়াই কংগ্ৰেছ দলৰ যাদৱেন্দ্ৰ ৰাও দেশৰাজ সিঙতকৈ 400,000তকৈও অধিক ভোটৰ ব্যৱধানত আগবাঢ়ি আছে। গুৰগাঁও সমষ্টিত কংগ্ৰেছ দলৰ ৰাজ বাব্বৰ নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ ৰাও ইন্দ্ৰজিৎ সিঙতকৈ প্ৰায় 22,000 ভোটত আগবাঢ়ি আছে। কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰ হিমাচল প্ৰদেশৰ হামিৰপুৰ সমষ্টিত নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ সতপাল ৰায়দাতকৈ 160,000তকৈও অধিক ভোটত আগবাঢ়ি আছে। হিমাচল প্ৰদেশৰ মণ্ডি সমষ্টিত বিজেপিৰ কংগনা ৰাণাৱত কংগ্ৰেছৰ বিক্ৰমাদিত্য সিঙতকৈ 70,000ৰো অধিক ভোটত আগবাঢ়ি আছে। ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ থকা নিৰ্দলীয় প্ৰাৰ্থী অমৃতপাল সিং পঞ্জাৱৰ খবৰ চাহিব সমষ্টিত 120,000ৰো অধিক ভোটত আগবাঢ়ি আছে। লক্ষ্ণৌ সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং নিকটতম প্ৰতিদ্বন্দ্বী সমাজবাদী পাৰ্টীৰ ৰবিদাস মেহৰতাতকৈ প্ৰায় 26,000 ভোটত আগবাঢ়ি আছে। উত্তৰ প্ৰদেশৰ আমেথিত বিজেপিৰ জ্যেষ্ঠ নেতা স্মৃতি ইৰাণী নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ কিশোৰী লালতকৈ প্ৰায় 64,000ৰো অধিক ভোটত পিছ পৰি আছে। ৰাজ্যখনৰ মেহপুৰীত সমাজবাদী পাৰ্টীৰ ডিম্পল যাদৱ বিজেপিৰ জয়বীৰ সিঙতকৈ 125,000ৰো অধিক ভোটত আগবাঢ়ি আছে। আনহাতে উত্তৰ প্ৰদেশৰ মথুৰা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হেমা মালিনী কংগ্ৰেছৰ মুকেশ থাংগাৰতকৈ 195,000ৰো অধিক ভোটত আগবাঢ়ি আছে। মধ্যপ্ৰদেশৰ বিদিশা সমষ্টিত বিজেপিৰ শিৱৰাজ সিং চৌহান নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছ দলৰ প্ৰতাপ ভানু শৰ্মাতকৈ 380,000তকৈও অধিক ভোটৰ ব্যৱধানত আগবাঢ়ি আছে। ইপিনে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ 7খন আসনতে বিজেপিৰ প্ৰাৰ্থী আগবাঢ়ি আছে। লোকসভাৰ লগতে অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশা বিধানসভা নিৰ্বাচনৰ ভোটগণনা চলি আছে। ইয়াৰ উপৰি বিভিন্ন বিধান সমষ্টিৰ উপ নিৰ্বাচনৰো ভোটগণনা অনুষ্ঠিত হৈছে। 147জনীয়া ওড়িশা বিধানসভা নিৰ্বাচনৰ শেহতীয়া তথ্য অনুসৰি বিজেপি 73খন আসনত আগবাঢ়ি আছে। ৰাজ্যখনৰ শাসনাধিষ্ঠিত বিজু জনতা দল 57খন আসনত আৰু কংগ্ৰেছে 14খন আসনত অগ্ৰগতি লাভ কৰিছে। ইপিনে 175জনীয়া অন্ধ্ৰপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ শেহতীয়া ধাৰা অনুসৰি তেলেগু দেশমে 1খন আসন লাভ কৰিছে আৰু 131খন আসনত আগবাঢ়ি আছে। জনসেৱা পাৰ্টীয়ে 20খনত আৰু বিজেপিয়ে 7খন আসনত অগ্ৰগতি লাভ কৰিছে। আনহাতে উপ নিৰ্বাচন অনুষ্ঠিত বিভিন্ন ৰাজ্যৰ 25খন আসনৰ ভিতৰত বিজেপি 13খনত আৰু কংগ্ৰেছ 7খনত আগবাঢ়ি আছে। অসমৰ 10খন জিলাৰ 6,00,000ৰো অধিক লোক বানৰ কবলত পৰিছে। ৰাজ্য চৰকাৰে বানৰ কবলত পৰা জিলাসমূহত ইতিমধ্যে 191টা সাহায্য শিবিৰ আৰু 108টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। কটাৰ জিলাত বানত 4জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াকে লৈ এইবাৰৰ বানত ৰাজ্যখনত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 18লৈ বৃদ্ধি হৈছে। ৰাজ্যখনৰ 577খন গাঁও বানত প্লাবিত হোৱাৰ লগতে 6,000ৰো অধিক হেক্টৰ কৃষিভূমি বানৰ কবলত পৰিছে। চৰকাৰী সূত্ৰ অনুসৰি বানত কাছাৰ জিলাত 4গৰাকী লোক সন্ধানহীন হৈছে। ইপিনে উত্তৰ পূব সীমান্ত ৰেলৱেৰ নিউ হাফলং চন্দ্ৰনাথপুৰৰ ৰেলপথৰ ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি 5 দিনলৈকে কেইবাখনো ৰেলৰ যাত্ৰা বাতিল কৰাৰ লগতে আন কেইবাখনো ৰেলৰ যাত্ৰা আংশিকভাৱে বাতিল কৰিছে। ভাৰতৰ মহিলা ফুটবল দলটো আজি উজবেকিস্তানৰ বিৰুদ্ধে দ্বিতীয়খন বন্ধুত্বপূৰ্ণ খেলত অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 5:30 বজাত টাছখণ্ডত অনুষ্ঠিত হ'ব। ভাৰতীয় দলটো উজবেকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত প্ৰথমখন বন্ধুত্বপূৰ্ণ খেলত 0-3 ফলাফলত পৰাস্ত হৈছিল। দেশৰ 542খন লোকসভা আসনৰ ভিতৰত 244খনত বিজেপিয়ে অগ্ৰগতি লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে 97খনত অগ্ৰগতি লাভ কৰিছে। অসমৰ 14টা সমষ্টিৰ ভিতৰত 9টা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী আগবাঢ়ি থকাৰ বিপৰীতে 3টা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী আগবাঢ়ি আছে। ওড়িশা বিধানসভাৰ 147খন আসনত 71খনত বিজেপিৰ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে আৰু ভাৰতৰ মহিলা ফুটবল দলটো আজি উজবেকিস্তানৰ বিৰুদ্ধে দ্বিতীয়খন বন্ধুত্বপূৰ্ণ খেলত অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।